পাচনি কৰ্ম অধ্যায় সোতৰ। পাছে তেওঁলোকে আম্ফিপলি আৰু আপোলোনিয়া নগৰেদি গৈ থিচলিনিকি পালে। তাতে যিহুদীবিলাকৰ এটা নামঘৰ আছিল। পৌলে তেওঁৰ ব্যৱহাৰৰ দৰে তেওঁবিলাকৰ ওচৰলৈ গৈ তিনিটা বিশ্ৰামবাৰে তেওঁবিলাকক শাস্ত্ৰৰ পৰা যুক্তি দেখুৱাই ভাঙি বুজাই দিলে যে খ্ৰীষ্টে দুখ ভোগ কৰি মৃতবিলাকৰ মাজৰ পৰা উঠিব লগা আছিল আৰু ক'লে,
এই যি যীশুক মই তোমালোকৰ আগত প্ৰচাৰ কৰিছো এৱেই সেই খ্ৰীষ্ট।
তাতে তেওঁবিলাকৰ মাজৰ কিছুমান আৰু ভালেমান ভক্ত গ্ৰীক লোক আৰু অনেক প্ৰধান তিৰোতাই বিশ্বাস কৰি পৌল আৰু চিলৰ ফলীয়া হ'ল। কিন্তু যিহুদীবিলাকে ঈৰ্ষা মনেৰে কেতবোৰ বজৰুৱা দুষ্ট মানুহক লগত লৈ এক লোকসমূহক গোটাই নগৰৰ মাজত হুৰা মোৰা লগাই যাচোনৰ ঘৰ আক্ৰমণ কৰি তেওঁলোকক মানুহবিলাকৰ আগলৈ নিবলৈ বিচাৰিলে। কিন্তু তেওঁলোকক নাপাই যাচোন আৰু কোনো কোনো ভাইবিলাকক নগৰৰ শাসনকৰ্তাসকলৰ ওচৰলৈ টানি নি ৰিঙিয়াই ক'লে,
যি মানুহবোৰে জগতকে লণ্ড ভণ্ড কৰিলে সেইবোৰ ইয়ালৈকো আহিল, আৰু এই যাচোনে সিহঁতক আলহী কৈ ৰাখিছে, আৰু যীশু নামেৰে আন এজন ৰজা আছে বুলি সিহঁত সকলোৱে কৈশৰৰ আজ্ঞাৰ বিৰুদ্ধে আচৰণ কৰে।
এইবোৰ কথা শুনি লোকসমূহৰ আৰু নগৰৰ শাসনকৰ্তাসকলৰো উগুল থুগুল লাগিল। তাতে যাচোন আৰু আনবিলাকৰো জামিন লৈ তেওঁলোকক এৰি দিলে। পাছে ভাইবিলাকে পলম নকৰি ৰাতিয়ে পৌল আৰু চিলক বিৰয়া নগৰলৈ পঠাই দিলে। তেওঁলোক তাত উপস্থিত হৈ যিহুদীবিলাকৰ নামঘৰলৈ গ'ল। থিচলনিকিৰ লোকতকৈ এওঁবিলাকৰ সুমতি আছিল, কিয়নো এওঁবিলাকে সম্পূৰ্ণ আগ্ৰহেৰে বাক্য গ্ৰহণ কৰি এই হয় কি নহয় তাকে জানিবলৈ নিতৌ নিতৌ শাস্ত্ৰ আলোচনা কৰিলে। এতেকে তেওঁবিলাকৰ মাজৰ অনেকে আৰু গ্ৰীকবিলাকৰ মাজৰো অনেক ভদ্ৰমহিলা আৰু পুৰুষে বিশ্বাস কৰিলে। কিন্তু বিৰয়াটো পৌলৰ দ্বাৰা ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা হৈছে ইয়াকে থিচলনিকিৰ যিহুদীবিলাকে জানি তালৈকো আহি লোকসমূহক অস্থিৰ আৰু ব্যাকুল কৰিলে। তেতিয়া ভাইবিলাকে পলম নকৰি পৌলক সাগৰলৈকে যাবলৈ পঠাই দিলে। কিন্তু চিল আৰু তিমঠিয় সেই ঠাইতে থাকিল, আৰু পৌলক আগবঢ়াই থবলৈ যোৱাবিলাকে তেওঁক আথিনীলৈকে লৈ গ'ল। পাছে চিল আৰু তিমঠিয়ক পাৰে মানে বেগাই মোৰ ওচৰলৈ আহিবলৈ ক'বা। এই আদেশ পাই তেওঁলোক গুচি গ'ল। পাছে পৌলে আথিনীত তেওঁলোকলৈ বাট চাই থাকোঁতেই সেই নগৰ মূৰ্তিৰে ভৰি থকা দেখি তেওঁৰ আত্মা উত্তেজিত হ'ল। এইকাৰণে তেওঁ নামঘৰত যিহুদীবিলাক আৰু ভক্ত লোকসকল আৰু বজাৰত যিবিলাকক লগ পালে সেই সকলোৰে সৈতে নিতৌ নিতৌ তৰ্ক আলোচনা কৰিলে। তাতে ইপিকুৰী আৰু ষ্টুইকী মতৰ দৰ্শন শাস্ত্ৰজ্ঞ জন ছাৰে তেওঁৰ সৈতে বাদানুবাদ কৰিছিল, আৰু কোনো কোনোৱে ক'লে,
ই বক বকাই কি ক'ব খোজে।
আন কোনোৱে ক'লে,
বোধ কৰো এওঁ কোনো বিদেশী দেৱতাবোৰৰ প্ৰচাৰক,
কিয়নো তেওঁ যীশু আৰু পুনৰুত্থানৰ কথা প্ৰচাৰ কৰিছিল। পাছে তেওঁবিলাকে তেওঁক ধৰি আৰে পাগলী নি ক'লে,
তুমি প্ৰচাৰ কৰা এই নতুন শিক্ষা কি তাক আমি জানিব পাৰোঁনে?
কিয়নো তুমি কিবা কিবি অসম্ভৱ কথা আমাৰ কাণত শুনাইছা, এতেকে এইবোৰ কথাৰ অৰ্থ কি তাক আমি জানিব খোজোঁ।
সেই আখিনীৰ সকলো লোকে আৰু তাত প্ৰবাস কৰা বিদেশীবিলাকেও আজৰি পালে আন একো নকৰি কেৱল কোনো কোনো নতুন কথা কৈ বা শুনি সময় নিয়ে। পাছে পৌলে আৰিয়পাগৰ মাজত থিয় হৈ এই কথা ক'লে,
হে আথিনীয়া মানুহবিলাক, মই তোমালোকক সকলো কথাতে অতি দেৱতা ভক্ত দেখিছো, কিয়নো তোমালোকে যি যি পূজা কৰা সেইবোৰ মই চাই ফুৰোতে এই বুলি লিখা এটা বেদী দেখা পালো। এতেকে তোমালোকে যাক নাজানি পূজা কৰা তাক মই তোমালোকক জনাওঁ। জগত আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকৰ্তা যীশ্বৰ, তেওঁ স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু হোৱাত হাতেৰে সজা মন্দিৰত নিবাস নকৰে, আৰু তেওঁৰ কোনো কিবা অভাৱৰ কাৰণে মনুষ্যৰ হাতেৰে শুশ্ৰূষা পাই থকাই নহয়, কিয়নো তেওঁৱেই সকলোকে জীৱন, নিশ্বাস আৰু আটাই বস্তু দিয়ে, আৰু তেওঁ গোটেই পৃথিৱীত বাস কৰাবৰ কাৰণে এজনৰ পৰাই মনুষ্যৰ সকলো জাতিকে উৎপন্ন কৰি তেওঁবিলাকৰ নিৰূপিত কাল আৰু নিবাসৰ সীমা থিৰ কৰিলে, যেন তেওঁবিলাকে ঈশ্বৰক বিচাৰি বিচাৰি কোনো মতে খপিয়াই পায়। তথাপি তেওঁ আমাৰ কাৰো পৰা দূৰ নহয়, কিয়নো আমি তেওঁতে যিছো, লৰিছো, আছো, আৰু তোমালোকৰ মাজৰ কোনো কোনো কবিয়েও কৈছে, কিয়নো আমিও তেওঁৰ বংশ। এতেকে আমি ঈশ্বৰৰ বংশ হোৱাত ঈশ্বৰত্বক মানুহৰ কল্পনা আৰু বুদ্ধিৰে কথা শুন রূপ আর শিলর মূর্তির নিচিনা বলে ভাবা উচিত নয়। ঈশ্বরে সেই অজ্ঞানতার কাল হহিলে, কিন্তু এতিয়া সকলো ঠাইতে আটাই মানুহক মন পালতাবলৈ আজ্ঞা দিছে। কিয়নো যিদিনা তেওঁ নিজে নিরূপণ করা মানুষজনের দ্বারাই ধর্মরূপে জগতর সোধ বিচার করিব, এনে এটা দিন নিশ্চয় করে থলে, আর তেওঁক মৃতবিলাকর মাজর পৰা তুলি সকলোরে আগত বিশ্বাসযোগ্য প্রমাণ দিলে।
মৃতবিলাকর পুনরুত্থানের কথা শুনিল কোনো কোনোয়ে উপহাস করলে, কিন্তু আন কোনোবিলাকে কলে,
এই বিষয়ে তোমার পৰা আকো এবার শুনিম।
এইদরে পৌল তেওঁবিলাকৰ মাজৰ পৰা ওলাই গল। তথাপি কিছুমান মানুহে তেওঁৰ লগ লৈ বিশ্বাস কৰিলে। তেওঁলোকৰ মাজত আৰিয়োপাগৰ ডিওনুসিও আৰু ডামাৰি নামৰ এজনী তিৰুতা আৰু লগত আন কিছুমানো আছিল।